চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠানখনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমি এই চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকোঁ, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনিছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয়। কোনোবাই শুনি উপকৃত হোৱা বুলি শুনিলে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। গতিকে অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ গৃহ সাজিবলৈ হেলা কৰি থকা ইছৰাইলৰ লোকসকলক হগ্গয় ভাৱবাদীৰ যোগেদি ঈশ্বৰে বিশেষ সাৱধানবাণী শুনাইছিল। এতিয়া আমি পাম হগ্গয়ৰ যোগেদি ঈশ্বৰে মানুহবিলাকৰ দৃষ্টি আকৰ্ষণ কৰিছে এটা অতি ব্যৱহাৰিক বিষয়ৰ প্ৰতি। এইটো দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিষয়। বাইবেলৰ পৰা পাঠ কৰি দিম, এক নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদ, হগ্গয় এক নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে মন দি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ, হগ্গয় এক নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদ। এই হেতুকে এতিয়া বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা, তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা, অৰ্থাৎ তোমালোকে কেনেধৰণে জীৱন কটাই আছা, কি পথেৰে চলি আছা ভালদৰে মন কৰা, তোমালোকৰ কি ঘটিব ধৰিছে মন কৰা। এতিয়া তেওঁ অলপ বিশদভাৱে কথাবোৰ কৈছে, ছয় আৰু সাত নম্বৰ পদ দুটা পঢ়ি দিম। তোমালোকে অধিক সিঁচি অলপ চপাইছা, তোমালোকে আহাৰ কৰিছা কিন্তু তৃপ্ত নোহোৱা, তোমালোকে পান কৰিছা কিন্তু হেঁপাহ নপলায়, তোমালোকে কাপোৰ পিন্ধিছা কিন্তু একো উম নোপোৱা, বেচৰ নিমিত্তে কাম কৰা মানুহে বিন্ধা থকা থৈলাত থবলৈহে বেচ পায়। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা। ঈশ্বৰে তেওঁলোকক দোষী সাব্যস্ত কৰিছে তেওঁলোকৰ জাগতিক বিষয়বস্তু দিক লৈ, আৰু তেওঁলোকে সেই কথাটো বুজি পোৱা নাছিল বা তেওঁলোকে মন কৰা নাছিল। সেয়া ঈশ্বৰৰ সুধবিচাৰ বুলি তেওঁলোকে ভবাই নাছিল। ইব্ৰী পুস্তকত আমি এইদৰে পঢ়িবলৈ পাওঁ, তোমালোকে যি সহন কৰিছা সেয়ে তোমালোকৰ শাসনৰ অৰ্থে। ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি যেনেকৈ তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে, কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে। ইব্ৰী বাৰ নম্বৰ অধ্যায়ৰ সাত নম্বৰ পদ। যেতিয়া ঈশ্বৰে আমাক কিবা শাস্তি দিয়ে তাৰ কিবা এটা কাৰণ থাকে। ঈশ্বৰৰ সন্তানে নিজৰ পথ পৰীক্ষা কৰি চোৱা উচিত, তেওঁ নিজৰ অন্তৰখন পৰীক্ষা কৰি চোৱা উচিত, যাতে ঈশ্বৰে কিয় তেওঁক কোনো কঠিন পৰিস্থিতিত পেলাইছে সেইটো তেওঁ বুজি পাব পাৰে। ঈশ্বৰে আমাৰ জীৱনৰ খহটা ঠাইবোৰ মসৃণ কৰিব বিচাৰে, আৰু সেইকাৰণেই তেওঁ আমাৰ জীৱনত ছেণ্ড পেপাৰ বা চিৰিজ কাগজ চলায়। যদিও সেইটো কষ্টকৰ, কিন্তু সেইটো আমাৰ ভালৰ কাৰণেই তেওঁ কৰে। ইছৰাইল জাতিৰ লোকবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ শস্য নষ্ট হৈছিল, তেওঁলোকৰ মাজত আকাল হৈছিল, খাদ্য আৰু পোছাক কিনিবলৈ টকা পইচা নোহোৱা হৈছিল, তেওঁলোকৰ সাঁচতীয়া ধনো নাছিল। তেওঁলোকে কিন্তু এইবোৰ তেওঁলোকৰ অবাধ্যতাৰ ফলস্বৰূপে হৈছিল বুলি এবাৰো ভবা নাছিল। তেওঁলোকে নিজৰ ধাৰণাৰে গোটেই কথাবোৰ ব্যাখ্যা কৰিব ধৰিছিল। আজিৰ খ্ৰীষ্টীয় বিশ্বাসীয়ে কি কয়? আজিৰ খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে কয়, মোৰ ভাগ্যই বেয়া। কিন্তু প্ৰিয় শ্ৰোতা, আপুনি যদিহে ঈশ্বৰৰ সন্তান হৈছে তেনেহ'লে আপোনাৰ ভাগ্য বুলি একো কথা নাই। আপোনাৰ জীৱনলৈ দুখ কষ্ট আহে এটা বিশেষ উদ্দেশ্যতহে। কিবা এটা বিশেষ উদ্দেশ্য নথকাকৈ ঈশ্বৰে আমাৰ জীৱনত কিবা এটা ঘটিবলৈ কেতিয়াও নিদিয়ে। আপোনাৰ হৃদয় আৰু জীৱনত ঈশ্বৰে কিবা এটা অতি মূল্যৱান বস্তু গঢ় দিব বিচাৰিছে। সেইকাৰণেই ঈশ্বৰে কৈছে, তোমালোকৰ নিজ নিজ আচৰণ ভাবি চোৱা। মানুহে নিজৰ পথটো সদায় শুদ্ধ বুলিয়েই ভাবি থাকে। হিতোপদেশ পুস্তকত এইবুলি কোৱা হৈছে, কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয় কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। হিতোপদেশ চৈধ্য নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদ। আকৌ যিচয়া তেপ্পন নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। অৰ্থাৎ মানৱ জাতিৰ সমস্যাটো এইয়ে যে আমি সকলোৱে নিজৰ বাটেৰেহে যাব বিচাৰোঁ। গীত ৰচকে এইবুলি কৈছে, গীতমালা এক নম্বৰ গীতৰ ছয় নম্বৰ পদত, কাৰণ জিহুৱাই ধাৰ্মিকবিলাকৰ পথ জানে কিন্তু দুষ্টবোৰৰ পথৰ অন্ত সৰ্বনাশ। প্ৰিয় শ্ৰোতা, মানুহৰ পথ ঈশ্বৰৰ পথৰ পৰা যে কিমান বিপৰীত, সেই কথাটো ঈশ্বৰৰ বাক্যই কেনেদৰে বহলাই দেখুৱাইছে মন কৰকচোন। বাইবেলৰ পৰা আমি কেইটামান পদ পঢ়িম। যিচয়া 55 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়িম, শুনিবচোন। দুষ্টলোকে তেওঁৰ পথ আৰু অধৰ্মীলোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু জিহুৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব। আকৌ হিতুপদেশ 13 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত এইবুলি লিখিছে, সুবুদ্ধিয়ে অনুগ্ৰহ প্ৰদান কৰে কিন্তু বিশ্বাসঘাতকবোৰৰ পথ দুৰ্গম। সঁচাকৈয়ে দুষ্টবিলাকৰ পথ অতি দুৰ্গম, অতি খহটা। আকৌ যিচয়া পুস্তকত ঈশ্বৰে এইদৰে কৈছে, কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ। যিচয়া 55 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। আকৌ জিৰিমিয়া 10 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, হে যিহোৱা, মই জানো যে মানুহৰ গতি নিজ অধিকাৰত নাথাকে, নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতাজনৰ শক্তি নাই। তাৰ পাছত জিৰিমিয়া 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। যিহুৱাই এই কথা কৈছে যে তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, উত্তম পথ কোনটো আৰু তাত চলা, তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবা। কিন্তু তেওঁবিলাকে ক'লে, আমি তাত নচলো। এৰা প্ৰিয় শ্ৰোতা, মানুহ আচলতে ঈশ্বৰৰ বিদ্ৰোহী, ঈশ্বৰৰ পথত চলিব নোখোজে। জিৰিমিয়া 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত ঈশ্বৰে এইবুলি জনাই দিছে, যিহুৱাই এইদৰে কৈছে, তোমালোকে জাতিবোৰৰ ব্যৱহাৰ নিশিকিবা আৰু আকাশমণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা, কাৰণ জাতিবোৰেহে সেইবোৰ দেখি ব্যাকুল হয়। আকৌ ঈশ্বৰে এইবুলিও কৈছে, আৰু তোমালোকে সোঁফাল কি বাওঁফালে ঘূৰিবৰ সময়ত তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এইয়ে পথ, এইয়েদি চলা। যিচয়া 30 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। প্ৰভু যীশুৱে এইবুলি কৈছিল, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজন দুৱাৰেদি নোসোমায় আন কোনোফালে উঠি মেৰৰ গঁড়াললৈ সোমায়, সি চোৰ আৰু ডকাইত, কিন্তু যিজন দুৱাৰেদি সোমায় তেওঁ মেৰৰ ৰখীয়া। যোহন 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তাৰ পাছত তেওঁ এইবুলি কৈছে, যোহন 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত, ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সোমায় তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। প্ৰিয় শ্ৰোতা, এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয় কথা নহয়নে বাৰু? ঈশ্বৰে তেওঁৰ লোকবিলাকক এইবুলি কৈছে, তেওঁ বিচাৰিছে তেওঁলোকে যাতে তেওঁলোকৰ পথ বিবেচনা কৰি চায়, তেওঁলোক কেনেদৰে চলিছে পৰীক্ষা কৰি চায়, তেওঁলোকে তেওঁলোকৰ চলন ফুৰণ, জীৱন ধাৰণৰ প্ৰণালী ভালদৰে যাতে বিবেচনা কৰি চায়। তেওঁ সুধিছে, তোমালোকলৈ কি ঘটি আছে তোমালোকে দেখা নাইনে? প্ৰিয় শ্ৰোতা, এতিয়া আমি আপোনাক সুধিব খুজিছোঁ, আপুনি বাৰু আজি কোন পথে গৈ আছে? আপোনাৰ পথ বাৰু কেনেকুৱা? সেই পথে আপোনাক বাৰু ক'লৈ নি আছে? আজি মাদক দ্ৰব্য সেৱন কৰাসকলক আমি সুধিব খুজিছোঁ, সেইবোৰে আপোনাক ক'লৈ নি আছে? এই পথটো বহল পথ আৰু আপুনি যি মন যায় কৰিব পাৰে, কিন্তু বহল পথটো আচলতে এটা চুপিৰ নিচিনা, ক্ৰমে সৰু হৈ হৈ যায় আৰু অৱশেষত মাত্ৰ এটা সৰু সুৰুঙা থাকে, আৰু সেই সুৰুঙাটোৱে কেৱল ধ্বংসলৈহে লৈ যায়। কিন্তু ঈশ্বৰে কৈছে, যি বাটে জীৱনলৈ নিয়ে সেই বাটটো ঠেক, খ্ৰীষ্টই সেই বাট, তেওঁৱেই পিতৃলৈ যোৱা একমাত্ৰ পথ, এইবুলি বাইবেলে স্পষ্ট ৰূপত কৈছে। যেতিয়া আপুনি সেই ঠেক বাটেৰে সোমায়, সেই বাট ক্ৰমে ক্ৰমে বহল হৈ যায় আৰু সেই বাটে আপুনি সহজে চলাফেৰা কৰিব পাৰে আৰু প্ৰকৃত শান্তিৰ আহাৰ আপুনি পাব পাৰে। আপুনি লাভ কৰিব জীৱন, উপচি পৰা জীৱন। প্ৰিয় শ্ৰোতা, আপোনাৰ পথটো পৰীক্ষা কৰি চোৱাৰ এইটোৱেই সময়, আপোনাৰ পথ বিবেচনা কৰি চাওক। আপুনি আজি কলৈ গৈ আছে, আপোনাৰ বৈবাহিক জীৱন কেনে চলি আছে। যদিহে আপুনি কলেজীয়া ছাত্ৰ, আপোনাৰ জীৱনৰ লক্ষ্যনো কি? যদি আপুনি এগৰাকী যুৱতী, আপুনি পচন্দ কৰা যুৱকজননো কোন? কেনেকুৱা? তেওঁ আপোনাক কোন পথে নি আছে? আপোনাৰ ভৱিষ্যতে কি ঘটিব? আপোনাৰ পথ বিবেচনা কৰিনো নাচায় কিয়? সকলো ধৰণৰ মানুহৰ পৰা আমি চিঠি পত্ৰ পাওঁ। বহুতো লোক সঠিক পথত গৈ আছে, বহুতে খোলাখুলিকৈ কয় যে তেওঁলোকৰ পথ ভুল, তেওঁলোকে নানা ধৰণৰ অশান্তিত ভুগি আছে বুলিও জনায়। ঈশ্বৰে কৈছে, তোমাৰ পথ বিবেচনা কৰা। প্ৰিয় শ্ৰোতা, এতিয়া আমি পঢ়িবলৈ পাম ঈশ্বৰে মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিয়াৰ কথা। এতিয়া ঈশ্বৰে ইছৰাইলীয়া লোকসকলক তেওঁলোকৰ সমস্যাৰ সমাধান জনাব। এইটো ইমান সহজ, ইমান পৰিষ্কাৰ যে আপুনি হয়তো ভাবিব পাৰে এই কথাটো ইমান জোৰ দি কোৱাৰ কি প্ৰয়োজন আছে। ঈশ্বৰে তেওঁলোকক জিৰচালেমত মন্দিৰটো নিৰ্মাণ কৰিবলৈ এটা আদেশ দিছে। তেওঁলোকে কৰিব লগা তিনিটা কথা ঈশ্বৰে জনাই দিছে। আমি দেখিবলৈ পাইছো যে ইছৰাইলীয়া লোকবিলাকৰ মনৰ আকাংক্ষাবোৰ খেলিমেলি হৈ আছিল। তেওঁলোকে ঈশ্বৰৰ গৃহতকৈ নিজৰ গৃহ নিৰ্মাণ কৰা কাৰ্যটোক আগস্থান দি আছিল। তেওঁলোকে ঈশ্বৰৰ কাৰ্যতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল। পৰ্বতত দিয়া উপদেশত প্ৰভু যীশুৱে কৈছিল যে আমি প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰিব লাগে। মুঠি 6:33 আৰু সেই ধাৰ্মিকতা আছে খ্ৰীষ্টত। যেতিয়া আপুনি খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰে, আপুনি সকলো লাভ কৰে। আপুনি বিচাৰি থকা সকলোখিনি তেওঁতেই পায়। ধন সম্পত্তিও আত্মিক হ'ব পাৰে যদিহে আপুনি উচিতভাৱে ব্যৱহাৰ কৰে। আপোনাৰ ঘৰ পৰিয়াল আত্মিক হ'ব পাৰে যদিহে তাত ঈশ্বৰক সন্মান দিয়া হয়। ঘৰখন এনে ঠাই হ'ব পাৰে য'ত প্ৰভুৰ সাক্ষ্য দিয়া হ'ব পাৰে, য'ত বন্ধু বান্ধৱ আহি মানসিকভাৱে সতেজ হ'ব পাৰে, নাইবা য'ত বাইবেল ক্লাছ চলিব পাৰে। ঘৰখন আপোনাৰ গীৰ্জাঘৰৰ নিচিনা পবিত্ৰ ঠাই হ'ব পাৰে। আজি মানুহে বিচাৰি ফুৰা বিষয়বস্তুবিলাক ভুল নহ'বও পাৰে, কিন্তু যদিহে সেইবোৰক আমি জীৱনত প্ৰথম স্থান দি থাকোঁ আৰু আমাৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণেহে মাত্ৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহে সেইবোৰ ভুল। মুঠতে আমি জীৱনত ঈশ্বৰক প্ৰথম স্থান দিবলৈ শিকিব লাগিব। এতিয়া ঈশ্বৰে হগ্গয়ৰ দিনৰ সেই ইছৰাইলীয় মানুহবোৰক ক'ব তেওঁলোকে কি কৰা উচিত। পাঠ কৰি দিম 8 হগ্গয় 1:8 ইয়াত এনেদৰে লিখা আছে, শুনিবচোন। পৰ্বতলৈ উঠি গৈ কাঠ আনি গৃহতী সাজা, আৰু জিহুৱাই কৈছে, মই তাত সন্তুষ্ট হ'ম আৰু গৌৰৱান্বিত হ'ম। ইমান সহজ সমাধান নহয়নে বাৰু? তেওঁলোকে কৰিব লগা মাত্ৰ কাম এইটোৱেই। প্ৰথম কামটো আছিল পৰ্বতলৈ যোৱা, দ্বিতীয় কামটো হৈছে কাঠ আনা, আৰু তৃতীয় কামটো হৈছে মন্দিৰ নিৰ্মাণ কৰা। আমাৰ আচৰিত লাগে সেই কথাটো ইছৰাইলীয় লোকবিলাকৰ কোনেও কিয় আগতে ভাবি চোৱা নাছিল। মানুহবোৰৰ চকুৰ আগত যেতিয়া প্ৰকাণ্ড মই বোলা শব্দটো আছিল, সেই মই শব্দটোৱে তেওঁলোকৰ দৃষ্টিত বাধা দি আছিল আৰু তেওঁলোকে চাবলগীয়া বস্তুবোৰ দেখা নাছিল। সহজ কথাটো জটিল যেন হৈ পৰিছিল। মানুহে কয় জীৱনটো বৰ জটিল, আমাক মনোবৈজ্ঞানিকৰ সহায় লাগে, কিন্তু যদি আমি ঈশ্বৰক আমাৰ জীৱনত উচিত স্থানত ৰাখোঁ, তেওঁ কথাবোৰ সৰল কৰি দিয়ে, সহজ কৰি দিয়ে। কিন্তু প্ৰথমতে বাটৰ পৰা মই বোলা শব্দটো আঁতৰাব লাগিব। পৰ্বতলৈ উঠি গৈ কাঠ আনি, আজি কিন্তু সেই ইছৰাইল দেশত একেবাৰে গছ গছনি নাই বুলি ক'ব পাৰি। তেওঁলোকে বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰিব লগা হৈছে, তথাপি পৰ্বতবোৰ খালী খালী যেন হৈ আছে। কিন্তু এই পথটোৰ পৰা আমি বুজি পাওঁ যে এসময়ত এই পৰ্বতবোৰ গছ গছনিৰে ভৰা আছিল। কিন্তু 70 যেতিয়া ৰোমিয়া শত্ৰুবোৰে আক্ৰমণ কৰিছিল, সেই ৰোমিয়া সৈন্যবিলাকে নগৰবোৰ ধ্বংস কৰাৰ লগতে গছ গছনিবিলাকো একেবাৰে কাটি খাস্তাং কৰি পেলাইছিল। ঈশ্বৰে তেওঁলোকক দিয়া সহজ সমাধানটো আছিল পৰ্বতলৈ উঠি গৈ কাঠ আনি গৃহটি সাজা। অৱশ্যে সেই কামখিনি কৰিবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ঈশ্বৰৰ হকে পৰিশ্ৰম কৰিবলৈ সাজু নহয়, ঈশ্বৰে আপোনাক যি কৰিবলৈ কয় সেইটো কৰিবলৈ যদি আপুনি আগ্ৰহী নহয়, তেনেহ'লে বাইবেল অধ্যয়নে আপোনাক বিশেষ সহায় কৰিব নোৱাৰে। ঈশ্বৰে কামত বিশ্বাস কৰে, কথাত নহয়। হগ্গয়ৰ এই চুটি পুস্তকখন কামৰ পুস্তক। আমি এই সুন্দৰ চুটি পুস্তকখনত দেখিছো যে প্ৰথমতে ঈশ্বৰে তেওঁৰ লোকবিলাকক বিশেষভাৱে প্ৰত্যাহ্বান জনাইছে। মানুহবোৰে মিছা অজুহাত দেখুৱাই আছিল, কিন্তু আচলতে এলাহতেই তেওঁলোকে ঈশ্বৰৰ গৃহ সজাৰ পৰা বিৰত আছিল আৰু কৈছিল, ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰাৰ এয়া সময় নহয়। ঈশ্বৰে তেওঁলোকক কিন্তু কামত লাগি যাবলৈ কৈছে। ঈশ্বৰে কৈছে, তোমালোকৰ শস্য নষ্ট হোৱা আৰু আন আন সমস্যাবোৰৰ বিভিন্ন কাৰণ তোমালোকে দেখুৱাইছা, কিন্তু মোক দুখ নিদিয়া, কিয়? ময়েই তোমালোকলৈ সমস্যাবোৰ পঠিয়াইছো। মই তোমালোকক সাৰ পোৱাব খুজিছো, টোপনিৰ পৰা জগাই দিব খুজিছো। তেওঁলোকৰ পথ বিবেচনা কৰিবলৈ কৈছিল আৰু মন্দিৰটো নিৰ্মাণ কৰা কামত লাগি যাবলৈ কৈছিল। পৰ্বতলৈ যোৱা, কাঠ আনা আৰু মন্দিৰ সাজা। পৰ্বতৰ পৰা কাঠবোৰ নিজে নিজে নামি নাহে, মানুহে গৈ কাটি নমাই আনিব লাগিব। ঈশ্বৰে কিবা অলৌকিক ধৰণে কাঠ অনাই দিব বুলি আশা কৰি থকাটো ভুল নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, আমি আমাৰ কৰিব লগা কাম নকৰি হাত খাবতি বহি থাকি ঈশ্বৰে অলৌকিকভাৱে সকলো কৰি দিব বুলি ভাবি থকাটো নিশ্চয় মূৰ্খামী। এলাহৰ কাৰণেই আচলতে মানুহ বিফল হয়। ছানডে স্কুল শিক্ষক হিচাপে, প্ৰচাৰক হিচাপে, পালক হিচাপে আৰু সফল খ্ৰীষ্টিয়ান জীৱন যাপন কৰা বিষয়তো বিফল হয় এলাহৰ কাৰণেই। প্ৰথম কথাটো হৈছে, ঈশ্বৰে তেওঁলোকৰ মনবোৰত আবেদন জনাইছিল। প্ৰথমতে ঈশ্বৰে কৈছে, তোমালোকে কৈ আছা এইটো ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰাৰ সময় নহয়, তেনেহ'লে তোমালোকে নিজৰ ঘৰ কেনেদৰে বান্ধিব পাৰিছা, চিন্তা কৰা। দ্বিতীয়তে, তেওঁলোকৰ অন্তৰত ঈশ্বৰে প্ৰশ্ন জগাইছিল, কাৰণ ঈশ্বৰে তেওঁলোকৰ পথ বিবেচনা কৰি চাবলৈ কৈছিল। তৃতীয়তে, ঈশ্বৰে তেওঁলোকক এটা আজ্ঞা দিছিল আৰু সেইটো আছিল তেওঁলোকৰ ইচ্ছাৰ প্ৰতি আবেদন, পৰ্বতলৈ উঠি গৈ কাঠ আনি গৃহটি নিৰ্মাণ কৰা। এইটো সহজ যেন কথা, কিন্তু অতি গুৰুত্বপূৰ্ণ কথা, আৰু এইটো কৰিবলৈ তেওঁলোকৰ ইচ্ছা থাকিব লাগিব। প্ৰিয় শ্ৰোতা, আজি আমিও হাত কোচাই ঈশ্বৰৰ কাৰ্যৰ বাবে আগবাঢ়ি যোৱা উচিত। বহুতো মানুহ আজি আলিৰ কাষত বহি আছে, যেন বাহিৰৰ পৰা খেলৰ দৰ্শক হৈহে মানুহবিলাকে ভাল পায়। খ্ৰীষ্টীয় বিশ্বাসীসকলেও আজি আনে কিবা কৰা চাই থাকিহে যেন ভাল পায়। বহুতো শিক্ষক প্ৰচাৰকে আজি অকলে কাম কৰি কৰি মৰিব লগা অৱস্থা হৈছে। পালকজনেই মণ্ডলীৰ সকলো ৰোগীক অকলে চাব লাগে, সকলো সাংগঠনিক কামো অকলে কৰিব লাগে, সকলো চোৱা চিতাও কৰিব লাগে। ডিকনসকলেও কিবা অলপ কৰা উচিত নহয়নে বাৰু? মণ্ডলীৰ সভ্যসকলেও কিবা কৰা উচিত নহয়নে বাৰু? আপুনি বাৰু কিবা কামত ভাগ লৈ আছেনে? ৰোগীক চাবলৈ যায়নে? পালকে মণ্ডলীৰ সভ্যসকলক পৰিচৰ্যাৰ বাবে প্ৰস্তুতহে কৰিব লাগে। সকলো কাম পালকেই কৰিব নালাগে। যদিহে আপুনি কোনো স্থানীয় মণ্ডলীৰ সদস্য বা সদস্যা, আপুনি কামত লাগি যোৱা উচিত। হগ্গয় ভাৱবাদীৰ বাৰ্তাটো এয়েই, কামত লাগি যোৱা, হাতে কামে লাগি যোৱা। মণ্ডলীত বহুতো মানুহ আছে যিসকলে সমজুৱাভাৱে প্ৰাৰ্থনা কৰিব হয়তো নাজানে, বা আন চকুত লগা ধৰণৰ কামো হয়তো কৰিব নাজানে, কিন্তু আমাক হাতে কামে সহায় কৰা মানুহো বহুত লাগে। হাত কোচাই লৈ কামত লাগি যাবলৈ আগবাঢ়ি অহা মানুহ আমাক বহুতো লাগে। প্ৰিয় শ্ৰোতা, আচলতে হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ কথাখিনি ইমান সৰল যে ঈশ্বৰৰ বাক্যত যেন স্থান পোৱা উচিত নাছিল আমাৰ তেনেকুৱা লাগিব পাৰে। কথাবোৰ যেন আৰু অলপ জটিল হোৱা হ'লে ভাল হ'লহেঁতেন আমাৰ এনেকুৱা লাগিব পাৰে। হগ্গয়ৰ বাৰ্তাটো আছিল অতি সৰল, পৰ্বতলৈ উঠি যোৱা, সেইটো প্ৰথম কথা। তাৰ পাছত তেওঁ কৈছিল কাঠ কাটি আনা, সেইটো দ্বিতীয় কথা। তাৰ পাছত কৈছিল গৃহটি নিৰ্মাণ কৰা, তাতকৈ আৰু ক'ব লগা একো নাছিল। গতিকে তাতকৈ বেছিকৈ জটিলকৈ কথাখিনি কোৱা হোৱা নাছিল। সেই সকলোখিনি কোৱাৰ পিছত কামহে কৰিব লগা আছিল, অৰ্থাৎ কোৱাতকৈ হাতে কামে লাগি গৈ সেই গৃহটি নিৰ্মাণ কৰাৰহে প্ৰয়োজন আছিল। প্ৰিয় শ্ৰোতা, আজি আমাক কথাতকৈ কামৰহে বেছি প্ৰয়োজন, নহয়নে বাৰু? প্ৰভু যীশুৰ বিষয়ে আপুনি হয়তো বহু কথাই শুনি আছে, হয়তো বুজিও পাইছে, কিন্তু তেওঁক আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? বা হয়তো যদিহে তেওঁক গ্ৰহণ কৰিছে, তেওঁৰ হকে আপুনি বাৰু কিবা কাম কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
লাগে জীৱন।